এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়া ঘাই ঘাই বাতৰিসমূহ হৈছে, অবৈধ দখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ প্ৰতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া, কেন্দ্ৰীয় চৰকাৰৰ শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণত অনুমোদন, ৰাজ্য চৰকাৰৰ ওমৰাংচু, হোজাই আৰু ৰঙিয়াৰ তিনিটা গুৰুত্বপূৰ্ণ চিমেণ্ট গোটত বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছৰ সৈতে বুজাবুজিৰ চুক্তি, শিলচৰৰ অসম বিশ্ববিদ্যালয়ত ৰেজিলিয়েণ্ট ইকোছ ফ্ৰম দ্য ইষ্ট শীৰ্ষক টেডেক্স 2025 আলোচনা সম্পন্ন, আৰু গুৱাহাটী শিশু মহোৎসৱত আজি মাতৃৰ দ্বাৰা টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা। বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হোজাই জিলাতো অনাবৃষ্টিৰ ফলত কৃষকে কৃষিকাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে। জিলাখনত চৰকাৰৰ পৰিকল্পিত বিজ্ঞানসন্মত জলসিঞ্চন আঁচনিৰ অভাৱত কৃষকসকলে ধান খেতিৰ বতৰত কৃষিকাৰ্যৰ পৰা বিৰত থাকিবলগীয়া হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ছাত্ৰ সন্থাই ক্ষতিগ্ৰস্ত কৃষকসকলক এককালীনভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাইছে। খৰাং সদৃশ পৰিস্থিতিৰ বাবে বাক্সা জিলাতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতিবাদত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৱে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগৰ দাবী কৰে। কৃষিকাৰ্যত সহায়ক হোৱাকৈ তাৎক্ষণিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ছাত্ৰ সন্থাই আহ্বান জনাইছে। সাম্প্ৰতিক খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকে কৃষিকাৰ্যত পোৱা অসুবিধাৰ বাবে খেতিপথাৰত সৌৰচালিত জলসিঞ্চন ব্যৱস্থা গ্ৰহণৰ দাবীৰে কামৰূপ জিলা ছাত্ৰ সন্থাই আজি কামৰূপ জিলাতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাজ্য চৰকাৰে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্ৰদানত অনুমোদন জনায়। অসম চৰকাৰে জনসাধাৰণৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনিয়ন্ত্ৰিত অনুপ্ৰৱেশকাৰী প্ৰতিহত কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সামাজিক মাধ্যমৰ এটা পোষ্ট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। তেওঁ কয় যে অনুপ্ৰৱেশৰ ফলত ইতিমধ্যে ৰাজ্যৰ জনগাঁথনি ভয়াৱহভাৱে সলনি হৈছে আৰু কেইবাখনো জিলাত হিন্দুসকল নিজ ভূমিতে সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়েও এনেধৰণৰ অনুপ্ৰৱেশক বাহ্যিক আগ্ৰাসন বুলি অভিহিত কৰিছে। অসম চৰকাৰে ভাষা বা ধৰ্মৰ ভিত্তিত জনসাধাৰণক ভাগ ভাগ নকৰে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যখনত অসমীয়া, বাংলা, বড়ো, হিন্দী সকলো ভাষা ভাষীৰ লোক আৰু সম্প্ৰদায় শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে। সীমান্ত আৰু সাংস্কৃতিক ভেটি সুৰক্ষিত কৰিব নোৱাৰিলে কোনো সভ্যতা বৰ্তি থাকিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে বৰ্তমান চৰকাৰে ৰাজ্যখনৰ ঐতিহ্য, মৰ্যাদা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম চৰকাৰে অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক সমালোচনা কৰিছিল আৰু বিজেপি চৰকাৰে সকলো ধৰণৰ সীমা অতিক্ৰম কৰা বুলি অভিযোগ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণত অনুমোদন জনাইছে। 1,473.77 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন আগিয়াথুৰি কামাখ্যা ৰেলপথৰ দ্বৈতকৰণ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তি অনুসৰি 1.3 কিলোমিটাৰ দৈৰ্ঘৰ এই ষ্টীল কম্পজিট গৰ্ডৰ দলংখন নিৰ্মাণ কৰা হ'ব। দলংখনৰ তলৰ অংশত দ্বৈত ৰেলপথ আৰু ওপৰ অংশত পদপথৰ সৈতে তিনিটা লেনযুক্ত পথ থাকিব। এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে আগিয়াথুৰি কামাখ্যা খণ্ডত ৰেলপথৰ সামৰ্থ্য অভূতপূৰ্বভাৱে বৃদ্ধি হ'ব। দলংখনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশত অৰিহণা যোগোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰে বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অধীনত ওমৰাংচু, হোজাই আৰু ৰঙিয়াৰ তিনিটা গুৰুত্বপূৰ্ণ চিমেণ্ট গোটত 10,000 কোটি টকা বিনিয়োগৰ বাবে অম্বুজা চিমেণ্টছ লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই ৰাজ্যৰ যুৱক যুৱতীৰ বাবে 7,000ৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে অন্য সংস্থাসমূহকো অসমত বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব আমেরিকার জর্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ বাৰ্তালাপ।
মই এনেকুৱা এখন উপন্যাস লিখো যিটো মোৰ চকুৰে মই আমেৰিকাক দেখিছো। আমেৰিকা অকল লেণ্ড অফ অপৰচুনিটিজ নহয়, ইয়াতে বৈষম্য আছে আৰু বিভিন্ন ধৰণৰ পপুলাৰ আপ্ৰাইজিং হৈছে তাৰ বিৰুদ্ধে, খুব ঘূণে খোৱা গণতন্ত্ৰ। আৰু সেই গণতন্ত্ৰ থিয় কৰাই ৰাখিবলৈ যে আমি প্ৰত্যেক দিনাখনে কষ্ট কৰা উচিত, সেই কথাষাৰ মই তাৰ মানুহবিলাকৰ লগত বন্ধুত্ব কৰিব মৰমে মৰমে মই বুজি উঠিছিলো। এইখিনি কথা মই অসমীয়া উপন্যাসখনৰ জৰিয়তে মই ক'ব বিচাৰিছিলো।
শুনিবলৈ নাপাহৰিব দৃষ্টিপাত নিশা 8:02।
এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আজি টেডেক্স অসম বিশ্ববিদ্যালয় 2025 অনুষ্ঠিত হয়। ৰেজিলিয়েণ্ট ইকোছ ফ্ৰম দ্য ইষ্ট অৰ্থাৎ পূবৰ দৃঢ় প্ৰতিধ্বনি শীৰ্ষক অনুষ্ঠানটোৱে পূৰ্বাঞ্চলৰ সংস্কৃতি, সংগ্ৰাম, বীৰত্ব, সৃষ্টিশীলতা আৰু জ্ঞান উদযাপনৰ অনন্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে। আজি টেডেক্স প্ৰেৰণাদায়ক ভাষণ আৰু চিন্তাশীল আলোচনাৰ জৰিয়তে পূব ভাৰতৰ বৈচিত্ৰময় অভিজ্ঞতা, দৃষ্টিভংগী আৰু উদ্ভাৱনী মনোভাৱ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে ডঃ বিজেন্দ্ৰ চৌহান, সাংস্কৃতিক কৰ্মী অৰ্ঘদীপ বৰুৱা, পদ্মশ্ৰী সন্মানেৰে সন্মানিত কাছাৰ কেন্সাৰ হাস্পতালৰ সঞ্চালক ৰমন মেক্সিছে বঁটাপ্ৰাপক ডঃ ৰবি কান্নন, লেফটেনেণ্ট কৰ্ণেল কে সচিন সিং, বেংকিং বিশেষজ্ঞ সাগৰ তেজৱানী, ৰাজনৈতিক পৰামৰ্শদাতা কনিষ্ক আগৰৱাল, অভিযন্তা সুমিত দে, গৱেষক অধ্যাপক ডঃ প্ৰগতি সিং, স্বাস্থ্য উদ্যোগী নীলিমা ৰয় চৌধুৰী আদি ভাৰেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আয়োজক সমিতিৰ অধ্যক্ষ সীমা পালে সংবাদ মাধ্যমৰ আগত কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চ টেডেক্সৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেৱল নিজৰ দেশতে নহয় বিশ্বৰ বিভিন্ন স্থানতো স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব।
First time our university, Assam University, conducting this program, TEDx program. This is a world platform and just we have started at the very beginning stage and our organization team, the students team, they have worked a lot. They have started their work and it is true that we are in other position, but after getting some knowledge from them, and so now I hope and it will be continue long year, I think so, and I have taken this responsibility just for my students. They offered me at least you please come for to just to guide us, and I have taken this responsibility. Hope so other teachers will come, and thank you very much. And Nichai department university aro flourish koru in front of the world, eta amar khub ichhe.
Bihisto chikitsok Dr. Ravi Kannane koy যে এনে মঞ্চই মানুহক ভাল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, সমাজত ইতিবাচক প্ৰভাৱ পেলায় আৰু বিশ্ববিদ্যালয়খনৰ এয়া অসাধাৰণ পদক্ষেপ বুলি তেওঁ ভাবে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াই আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে আৰু স্বচ্ছ সৰ্বেক্ষণ 2024 জৰীপৰ অধীনত গুৱাহাটী চহৰে লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁলোকক এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে গুৱাহাটী চহৰৰ স্বচ্ছতা আৰু অনাময় ব্যৱস্থাক সুপৰিকল্পিতভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অবিৰত প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখযোগ্য যে 3-10 লাখ জনসংখ্যাৰ চহৰৰ শিতানত গুৱাহাটীয়ে প্ৰতিশ্ৰুতিসম্পন্ন পৰিষ্কাৰ চহৰৰ বঁটা লাভ কৰিছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত যোৱা 17 জুলাইত অনুষ্ঠিত বঁটা বিতৰণী সভাত গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়াই এই বঁটা গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে আজি মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। শ্ৰীতিৱাৰীয়ে ভাৰত বাংলাদেশ সীমান্তত প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মীয়মান ছেকেণ্ড লাইন ডিফেন্সৰ সীমান্ত আৰক্ষী চকীৰ কাম কাজৰ বুজ লয়। আৰক্ষী চকীৰ কাম কাজ প্ৰায় সম্পূৰ্ণ হৈছে আৰু অতি সোনকালেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আৰক্ষী চকীটো আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে শ্ৰীতিৱাৰীয়ে আজি জিলা আৰক্ষী প্ৰশাসনৰ সৈতে কেইবাখনো পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা আৰু বিদ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে 10 লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰি আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ভাবুকি দিয়া চামনুৰ আলী নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবিত উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদিতৰ আক্ৰমণত 14 বনকৰ্মী আৰু 9 আৰক্ষী জোৱান আহত হৈছিল। অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছে। সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় অসম আৰু এটা বেচৰকাৰী সংস্থাৰ সহযোগত আজি লখিমপুৰ, মাজুলী আৰু ধেমাজিৰ সংবাদকৰ্মীসকলৰ মাজত লখিমপুৰ জিলাত ড্ৰাগছ সম্বন্ধীয় এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিয়াশীল পৰিকল্পনাৰ অধীনত ছপা আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ মাজত সামৰ্থ বিকাশ কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনা চক্ৰত লখিমপুৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়নমণি বৰ্মন, ইটানগৰত অৱস্থিত ৰাষ্ট্ৰীয় অপৰাধ শাখাৰ অধীক্ষক তুলিকা মৰাণ আৰু জাগৃতি বেচৰকাৰী সংস্থাৰ সম্পাদক গৌতম কুমাৰ শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
ধন্যবাদ অনুজা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ লগত সংগতি ৰাখি আজি মাতৃৰ দ্বাৰা টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত উদ্বোধক তথা বিচাৰকৰূপে মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়া উপস্থিত থাকে। প্ৰায় 100 মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত টুলটুল বৰদলৈ প্ৰথম, ৰীতা ঢাকালে দ্বিতীয়, গীতিকা বৈশ্য তৃতীয়, ৰূপামণি শইকীয়াই চতুৰ্থ আৰু মাধন দাসে পঞ্চম পুৰস্কাৰ লাভ কৰে। আনহাতে আন 5 প্ৰতিযোগীলৈ উদগনিমূলক পুৰস্কাৰ আগবঢ়োৱা হৈছে। পৰিষদে জনোৱা অনুসৰি বিজয়ী প্ৰতিযোগীসকলক কাইলৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাখনিৰ বিচাৰক মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়াই এইদৰে কয়। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে যোৱা 10 পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাত কাইলৈ সামৰণি পৰিব। অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফুটুকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নী পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী, নীলখ, বেতনী পাম আৰু আমগুৰি পঞ্চায়তৰ বৃহৎ অংশ জলমগ্ন হোৱাৰ লগতে সাপেখাতি, আটকাই, হাতীগড় আদি অঞ্চলৰ বৃহত্তৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে। ইফালে জোনাইটো ৰায়াং নদীৰ বানত নৈৰ এটা বান্ধ ছিগি যোৱাৰ ফলত কেইবাখনো গাঁও বানৰ কবলত পৰে। দিখাৰী, গালি, ৰায়াং, ৰাজাখানা নৈৰ বানে ছিগা, ৰায়াং, বিজয়পুৰ, ৰামধন, দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত শতাধিক গাঁও প্লাবিত কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত 2026 নিৰ্বাচনত দলে কিদৰে আগবাঢ়িব সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ দায়িত্বত থকা দলৰ নেতা হৰিশ দ্বিবেদী প্ৰমুখ্যে ভালেসংখ্যক উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ প্ৰতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰৰ শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পকী দলং নিৰ্মাণত অনুমোদন। আৰু গুৱাহাটী শিশু মহোৎসৱত আজি মাতৃৰ দ্বাৰা টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10